Akakpani. বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নামৰূপ সাৰ কাৰখানাত 12,000 কোটি টকা ব্যয় সাপেক্ষ নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। দেশ 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্যৰ দিশে ধাৱমান হৈছে বুলি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই সাংবিধানিক প্ৰতিষ্ঠানসমূহে ন্যায়ালয়ৰ ৰায়সমূহ জনসাধাৰণৰ বাবে তেওঁলোকৰ নিজা ভাষাত উপলব্ধ কৰোৱাৰ বাবে কাম কৰা উচিত বুলি প্ৰকাশ কৰিছে। আজি দ্বিতীয় বিশ্ব ধ্যান দিৱস আৰু ভাৰতৰ সাত্বিক ছাইৰাজ ৰাণকি ৰেড্ডি আৰু চিৰাগ ছেট্টীৰ যুটিটোৱে বিশ্ব বেডমিণ্টন টুৰ ফাইনেল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসম ভ্ৰমণৰ দ্বিতীয় দিনা গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ কেইবাগৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা কাৰ্যসূচীত অংশ লৈ তেওঁলোকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ পাছত তেওঁ গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰি অসম আন্দোলনৰ 860গৰাকী বীৰ শ্বহীদক প্ৰণিপাত জনাই শ্বহীদ বেদীত পুষ্পাঞ্জলি তৰ্পণ কৰিব। প্ৰধানমন্ত্ৰীগৰাকী ইয়াৰ পাছত নামৰূপলৈ যাব আৰু নামৰূপ সাৰ কাৰখানাত 12,000 কোটি টকা ব্যয় সাপেক্ষ নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰী মোদীয়ে কালি বিয়লি গুৱাহাটীৰ বৰজাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত নৱনিৰ্মিত টাৰ্মিনেল ভৱন উদ্বোধন কৰে। 4,000 কোটি টকা ব্যয় সাপেক্ষে বাঁহ আৰু কপৌফুলৰ আৰ্হিত এই নতুন টাৰ্মিনেল ভৱনটো নিৰ্মাণ কৰা হৈছে। প্ৰায় 1,40,000 বৰ্গমিটাৰ এলেকাজুৰি নিৰ্মাণ কৰা এই নতুন টাৰ্মিনেলটোৰ জৰিয়তে বছৰি 1,30,00,000 যাত্ৰী অহা যোৱা কৰিব পাৰিব। বাঁহ আৰু কপৌফুলক বিষয়বস্তু হিচাপে লৈ নিৰ্মাণ কৰা এই টাৰ্মিনেল ভৱনে অসমৰ জৈৱ বৈচিত্ৰ আৰু সাংস্কৃতিক ঐতিহ্যক প্ৰতিফলিত কৰিছে। এই উপলক্ষে আয়োজিত জনসভাত দিয়া ভাষণত অসমৰ লুইতপৰীয়া ৰাইজক অসমীয়া ভাষাৰে সম্ভাষণ জনাই প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত কয় যে নতুন বিমানবন্দৰৰ টাৰ্মিনেল ভৱন নিৰ্মাণে অসমৰ লগতে উত্তৰ পূবৰ বাবে নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। অসমে আন্তঃগাঁথনিগত দিশৰ উন্নয়নৰ লগতে আইন শৃংখলাৰ দিশতো উন্নয়ন সাধন কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে। শ্ৰীমোদীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰ অসমৰ উন্নয়নৰ বাবে বদ্ধপৰিকৰ। বিগত 11 বছৰত ৰাজ্যখনত ভালেসংখ্যক বৃহৎ ঐতিহাসিক আন্তঃগাঁথনি প্ৰকল্পৰ কাম আৰম্ভ আৰু সম্পূৰ্ণ কৰা হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। অসামৰিক সেৱাৰ গুণগত মানে 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্য পূৰণ আৰু প্ৰশাসকসকলৰ গুণৰ ওপৰত ভিত্তি কৰি ৰাষ্ট্ৰীয় অগ্ৰাধিকাৰসমূহৰ ৰূপায়ণৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা পালন কৰিব বুলি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰকাশ কৰিছে। হায়দৰাবাদত কালি বিয়লি ৰাজ্যিক লোকসেৱা আয়োগৰ অধ্যক্ষসকলৰ দুদিনীয়া অভিৱৰ্তনৰ সামৰণি অনুষ্ঠানত ভাষণ দি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে এইদৰে মন্তব্য কৰে। শ্ৰীৰাধাকৃষ্ণনে কয় যে দেশ 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্যৰ দিশে ধাৱমান হৈছে আৰু এই ক্ষেত্ৰত এনে প্ৰতিষ্ঠানসমূহ পৰিচালনা কৰা প্ৰশাসন আৰু জনসাধাৰণৰ মান নিৰ্ণায়ক হ'ব। কেন্দ্ৰীয় লোকসেৱা আয়োগৰ প্ৰতিভা সেতুৰ উদাহৰণ দি উপ ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে লোকসেৱা আয়োগসমূহে প্ৰতিভাৰ বাছনিৰ বাবে উদ্ভাৱনমূলক দৃষ্টিভংগীৰ অন্বেষণ কৰা উচিত। তেওঁ জ্ঞান আধাৰিত পৰীক্ষাৰ লগতে আচৰণগত আৰু নৈতিক পৰিপক্কতাৰ স্বচ্ছ আৰু সুসংহত মূল্যায়নৰো পৰামৰ্শ আগবঢ়ায়। উপ ৰাষ্ট্ৰপতিগৰাকীয়ে আজি পুৱা বিশ্ব ধ্যান দিৱস উপলক্ষে হায়দৰাবাদৰ সমীপৰ কানহা শান্তিবনত এটা বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰিব। সাংবিধানিক প্ৰতিষ্ঠানসমূহে সংবিধানৰ ভাৱনা অনুযায়ী ন্যায়িক প্ৰক্ৰিয়া আৰু ন্যায়ালয়ৰ ৰায়সমূহ জনসাধাৰণৰ বাবে তেওঁলোকৰ নিজা ভাষাত উপলব্ধ কৰোৱাৰ বাবে কাম কৰা উচিত বুলি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তই প্ৰকাশ কৰিছে। উত্তৰ প্ৰদেশৰ ইটাৱাত কালি হিন্দী সেৱানিধি ন্যাসৰ 33 সংখ্যক বাৰ্ষিক অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্য ন্যায়াধীশগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে ভাষা সম্বন্ধীয় সাংবিধানিক ব্যৱস্থাসমূহ সমগ্ৰ দেশত ৰূপায়ণ কৰা হ'ব বুলি আশা কৰা হৈছে। সাংবিধানিক আৰু আইনী ব্যৱস্থা অনুযায়ী ইংৰাজী সৰ্বোচ্চ ন্যায়ালয়ৰ আনুষ্ঠানিক ভাষা হৈ আছে যদিও ভাষিক ব্যৱধান দূৰ কৰাৰ বাবে গুৰুত্বপূৰ্ণ পদক্ষেপ লোৱা হৈছে বুলি তেওঁ উল্লেখ কৰে। মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে সৰ্বোচ্চ ন্যায়ালয়ৰ ৰায়সমূহ 16টা ভাষালৈ অনুবাদ কৰাৰ কাম ইতিমধ্যে আৰম্ভ হৈছে আৰু জনসাধাৰণে তেওঁলোকৰ নিজ ৰাজ্যৰ ভাষাত এই ৰায়সমূহৰ অনুদিত প্ৰতিলিপি পঢ়িব পাৰিব। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আজি দ্বিতীয় বিশ্ব ধ্যান দিবস। যোৱা বছৰ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 21 ডিচেম্বৰৰ দিনটো বিশ্ব ধ্যান দিৱস হিচাপে ঘোষণা কৰিছিল। উত্তৰ গোলাৰ্ধৰ শীতকালীন সময়ৰ সৈতে ৰজিতা খুৱাই এই দিনটো নিৰ্বাচন কৰা হৈছে, কিয়নো ই অন্তৰ্দৃষ্টি আৰু আভ্যন্তৰীণ শান্তিৰ প্ৰতীক। ভাৰতৰ আধ্যামিক গুৰু শ্ৰী শ্ৰী ৰবিশংকৰে নিউয়ৰ্কত অৱস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয়ত বিশ্ব শান্তি আৰু সম্প্ৰীতিৰ বাবে ধ্যান শীৰ্ষক অনুষ্ঠানৰ নেতৃত্ব দিয়ে। যুদ্ধক্ষেত্ৰত শ্ৰীকৃষ্ণই অৰ্জুনক ধ্যান আৰু যোগৰ সাধনা কৰিবলৈ জনোৱা আহ্বানক স্মৰণ কৰি আধ্যামিক গুৰুগৰাকীয়ে কয় যে মানুহৰ জীৱনটো বৰ্তমান এক যুদ্ধক্ষেত্ৰ হৈ পৰিছে, কিয়নো বিভিন্ন চিন্তাই বৰ্তমান মানুহক উদ্বিগ্ন কৰি ৰাখে। শ্ৰীকৃষ্ণই দিয়া এই পৰামৰ্শক উদাহৰণ হিচাপে লৈ আধ্যামিক গুৰুগৰাকীয়ে কয় যে ইউক্ৰেইনৰ যুদ্ধত 8,000 সৈনিকে অন্ধকাৰ আৰু হতাশাৰ মাজেৰে যুঁজ কৰি আছিল যদিও ধ্যানে তেওঁলোকৰ মনত শান্তি দিছিল। বিশ্বত শান্তি স্থাপনৰ উদ্দেশ্যে আয়োজন কৰা এই ধ্যান কাৰ্যসূচীৰ বিভিন্ন দেশৰ কূটনীতিবিদ, ৰাষ্ট্ৰসংঘৰ বিষয়ববীয়া আৰু যোগ নেতাসকলে অংশগ্ৰহণ কৰে। যোৱা বছৰ 21 ডিচেম্বৰত বিশ্ব ধ্যান দিৱস হিচাপে ৰাষ্ট্ৰসংঘই ঘোষণা কৰিছিল আৰু ভাৰতকে ধৰি এণ্ডোৰা, মেক্সিকো, নেপাল আৰু শ্ৰীলংকাই এই দিৱস উদযাপন কৰে। কোনো ধৰ্ম বা সম্প্ৰদায়ৰ বিৰুদ্ধে ঘৃণাসূচক মন্তব্য বা অস্থিৰতাৰ সৃষ্টি কৰা কাৰ্য প্ৰতিৰোধৰ বাবে তেলেংগানা চৰকাৰে এখন নতুন আইন প্ৰৱৰ্তন কৰিব। তেলেংগানাৰ মুখ্যমন্ত্ৰী এ ৰেবনাথ ৰেড্ডীয়ে কালি এই ঘোষণা কৰে। বাজেট অধিৱেশনৰ সময়তে এই প্ৰস্তাৱিত বিধেয়কখন উত্থাপন কৰা হ'ব। হায়দৰাবাদত কালি সন্ধিয়া আয়োজিত প্ৰাক বৰদিনৰ এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ধৰ্মীয় ঘৃণা আঁতৰোৱাৰ বাবে এই আইনখনত গুৰুত্ব দিয়া হ'ব। তেওঁ লগতে কয় যে অন্য ধৰ্মৰ লোকক অত্যাচাৰ কৰিলেও এই আইনৰ জৰিয়তে শাস্তি বিহা হ'ব। ৰাজ্য চৰকাৰে সকলো ধৰ্ম আৰু সম্প্ৰদায়ৰ লোকক সমান দৃষ্টিৰে চোৱাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে সকলোৱে নিজৰ নিজৰ ধৰ্মীয় বিশ্বাস অনুশীলন কৰাৰ স্বাধীনতাৰ লগতে অন্য ধৰ্মৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰাৰ ক্ষেত্ৰতো সমানে দায়িত্ব আছে। বিকশিত ভাৰত নিয়োগ নিশ্চিতকৰণ আৰু জীৱিকা অভিযান গ্ৰামীণ বিধেয়কখনে কেৱল কৃষক আৰু শ্ৰমিকসকলকে যে উপকৃত কৰিব এনে নহয়, বৰং গাঁওসমূহৰ সকলো দিশৰ উন্নয়নকে ই সংযুক্ত কৰিব। নতুন দিল্লীত কালি অনুষ্ঠিত চৌধুৰী চৰণ সিং সন্মান 2025 অনুষ্ঠানত অংশগ্ৰহণ কৰি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এইদৰে কয়। মন্ত্ৰীগৰাকীয়ে লগতে জনায় যে এটা স্থিতিস্থাপক ব্যৱস্থা প্ৰৱৰ্তনৰ বাবে 2026-27 বৰ্ষৰ বাজেটত কৃষি খণ্ডৰ বিভিন্ন দিশ সামৰি মন্ত্ৰালয়ে জনসাধাৰণৰ পৰা দিহা পৰামৰ্শৰ আহান কৰিছে। এই আঁচনি ফলপ্ৰসূ কৰি তুলিবলৈ কৃষক বিশেষজ্ঞ আৰু কৃষি বিজ্ঞানীসকলক একগোট কৰি অনুষ্ঠিত কৰা চিন্তন শিবিৰ সন্দৰ্ভতো মন্ত্ৰীগৰাকীয়ে আলোকপাত কৰে। চীনৰ হাংঝৌত অনুষ্ঠিত বিশ্ব বেডমিণ্টন টুৰ ফাইনেল 2025 প্ৰতিযোগিতাত ভাৰতৰ সাত্বিক ছাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটোৱে ব্ৰঞ্জৰ পদক লাভ কৰে। তেওঁলোকে চীনা যুটি লিয়ান ৱেই কেং আৰু ৱাং চাঙক ছেমি ফাইনেলত 10-21, 21-17, 21-13 গেমত পৰাজিত কৰে। এই প্ৰতিযোগিতাত ভাৰতীয় শ্বাটলাৰে দ্বিতীয়বাৰৰ বাবে পদক লাভ কৰিছে। ইয়াৰ পূৰ্বে 2018 চনত পি ভি সিন্ধুৱে মহিলাৰ একক শাখাত খিতাপ দখল কৰি সোণৰ পদক লাভ কৰিছিল। ভাৰত আজি ডুবাইত হবলগীয়া পুৰুষৰ 19 বছৰ অনূৰ্ধ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত পাকিস্তানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি পুৱা 10:30 বজাত আৰম্ভ হ'ব। আয়ুষ মাহাত্ৰে নেতৃত্বাধীন ভাৰতীয় দলটোৱে 9ম বাৰৰ বাবে খিতাপ দখলৰ অভিপ্ৰায়েৰে আজি খেলত অৱতীৰ্ণ হ'ব। ইয়াৰ পূৰ্বে গ্ৰুপ পৰ্যায়ত ভাৰতে পাকিস্তানক পৰাজিত কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নামৰূপ সাৰ কাৰখানাত 12,000 কোটি টকা ব্যয় সাপেক্ষ নতুন ব্ৰাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। দেশ 2047 চনৰ ভিতৰত ভাৰতবৰ্ষক বিকশিত ৰাষ্ট্ৰৰূপে গঢ়ি তোলাৰ লক্ষ্যৰ দিশে ধাৱমান হৈছে বুলি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে প্ৰকাশ কৰিছে। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ সূৰ্যকান্তে সাংবিধানিক প্ৰতিষ্ঠানসমূহে ন্যায়ালয়ৰ ৰায়সমূহ জনসাধাৰণৰ বাবে তেওঁলোকৰ নিজা ভাষাত উপলব্ধ কৰোৱাৰ বাবে কাম কৰা উচিত বুলি প্ৰকাশ কৰিছে। আজি দ্বিতীয় বিশ্ব ধ্যান দিৱস আৰু ভাৰতৰ সাত্বিক ছাইৰাজ ৰাণকী ৰেড্ডী আৰু চিৰাগ চেট্টীৰ যুটীটোৱে বিশ্ব বেডমিণ্টন টুৰ ফাইনেল প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছে। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 বজাত শুনিবলৈ পাব।